আৰু ইণ্টাৰনেটত আছো, অসুবিধাই ভাল লাগে আমি ইণ্টাৰনেট মাজত সময় নিৰ্দিষ্ট কৰিব লাগে